প্ৰথম থিছলনিকিয়া এক অধ্যায়। মই পৌল, চিল আৰু তিমঠিয় পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টত থকা থিছলনিকিয়াসকলৰ মণ্ডলীৰ সমীপলৈ অনুগ্ৰহ আৰু শান্তি আপোনালোকলৈ হওক। আমি সদায় প্ৰাৰ্থনাকালত আপোনালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ যি আশা আছে, সেই আশাক দৃঢ়ভাৱে আৰু সহনশীলতাৰে যে আপোনালোকে ধৰি ৰাখিছে, সেইবোৰ বিষয় সোঁৱৰণ কৰি নিৰন্তৰে আমি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছো। হে ঈশ্বৰৰ প্ৰিয় ভাইসকল, আপোনালোক যে মনোনীত লোক, এই বিষয়ে আমি জানো, কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে আপোনালোকলৈ অহা নাছিল, কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল। তাতে আমি আপোনালোকৰ বাবে কেনেধৰণে আছিলো সেই বিষয়ে আপোনালোকৰ লগত থকাৰ সময়ত আপোনালোকে নিজে জানিছিল। বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে আপোনালোকে সেই শুভবাৰ্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ'ল। তাৰ ফলত আপোনালোক মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকলৈ আৰ্শী হৈছে। মাত্ৰ মাকিদনিয়া আৰু আখায়া অঞ্চলতে যে আপোনালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস, এই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই, কাৰণ লোকসকলে আমাক জনাইছে যে আপোনালোকে কিদৰে আমাক গ্ৰহণ কৰিছিল আৰু কিভাৱে আপোনালোকে মূৰ্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছে। ঈশ্বৰে যি পুত্ৰক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছো। সেই পুত্ৰ যীশুৱে আমাক আহিব লগা ক্ৰোধৰ পৰা ৰক্ষা কৰিব।